মাৰ্কে লিখা শুভবাৰ্তা সাত অধ্যায় অহুচিতাৰ বিষয়ে শিক্ষা। তাৰ পাছত জেৰুচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰিচীসকলৰ সৈতে আহি যীশুৰ ওচৰত গোট খালে। তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অহুচি অৰ্থাৎ হাত নোধোৱাকৈ ভোজন কৰা দেখিছিল, কিয়নো ফৰিচী আৰু আন ইহুদীসকলে হাত ভালকৈ নুধুলে ভোজন নকৰে। এই নিয়মক তেওঁলোকৰ পৰিচাৰকসকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্যন্ত তেওঁলোকে ভোজন নকৰে। ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্ৰহণ কৰা বহু ৰীতি আছে, অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰভাৱে পালন কৰে। তেতিয়া ফৰিচী আৰু বিধানৰ অধ্যাপকসকলে তেওঁক সুধিলে, আপোনাৰ শিষ্যসকলে পৰিচাৰকসকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ অহুচি হাতেৰে কিয় ভোজন কৰে? তেতিয়া তেওঁ ক'লে, আপোনালোক কপটীয়াসকলৰ বিষয়ে যীশুৱে ভালকৈ ভাবুকটি প্ৰচাৰ কৰিছিল। তেওঁ লিখিছিল, এই মানুহবোৰে উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দূৰৈত থাকে। তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়। আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি লোকসকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে। তেওঁ পুনৰ কৰে, আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে। কিয়নো মুচিয়ে ক'লে, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ মাতৃৰ অসীতে কুবচন বোলে তেওঁ নিশ্চয়ে মৰক। কিন্তু আপোনালোকে কয়, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি বস্তুৰে আপোনালোকৰ সহায় হ'ব পাৰিলোঁ হয় সেইবোৰ কোৰবান ঈশ্বৰক দান কৰা হৈছে, তেনেহ'লে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্ৰচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনেধৰণৰ বহু কাম আপোনালোকে কৰে। পাছত যীশুৱে লোকসকলক ওচৰলৈ মাতি আনি আকৌ ক'লে, আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওক। বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অহুচি কৰিব পৰা কোনো বস্তু নাই, কিন্তু মানুহৰ ভিতৰৰ পৰা যি বাহিৰলৈ ওলায় সেইবোৰেহে মানুহক অহুচি কৰে। কাৰোবাৰ যদি শুনিবলৈ কাণ আছে তেওঁ শুনক। পাছত তেওঁ লোকসকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল। তেতিয়া তেওঁৰ শিষ্যসকলে সেই দৃষ্টান্তটোৰ অৰ্থ তেওঁক সুধিলে। তাতে যীশুৱে তেওঁলোকক ক'লে, তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায় সেইবোৰে মানুহক অহুচি কৰিব নোৱাৰে, কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়। এই কথাষাৰো তোমালোকে বুজি পোৱা নাইনে? এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক'লে। তেওঁ পুনৰ ক'লে, মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অহুচি কৰে, কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, পৰশ্ৰীগমন, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কুদৃষ্টি, নিন্দা, অহংকাৰ, মূৰ্খতা এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায় আৰু এইবোৰে মানুহক অহুচি কৰে। এজনী অনা ইহুদী তিৰোতাৰ জীয়েকক সুস্থ কৰা। পাছত তেওঁ তাৰ পৰা উঠি তুৰ আৰু চিডোনৰ সীমালৈ আঁতৰি গ'ল। তাতে এটা ঘৰত সোমাই কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে। যিগৰাকী তিৰোতাৰ জীয়েকক অহুচি আত্মাই ধৰিছিল, সেইগৰাকী তিৰোতাই যীশুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। সেই তিৰোতাগৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনিকিয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিল। তেতিয়া তেওঁ তাইক ক'লে, প্ৰথমে ল'ৰাহঁত খাই তৃপ্ত হওক, কিয়নো ল'ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়। কিন্তু তাই উত্তৰ দি তেওঁক ক'লে, হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল'ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়। তাতে তেওঁ তাইক ক'লে, এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ'ল। পাছে তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে ছোৱালীজনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ'ল। কলা আৰু খুনা মানুহ এজনক সুস্থ কৰা। আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই চিডুন হৈ ডিকাপলিৰ সীমাৰ মাজেদি গালিল সাগৰলৈ আহিল। তেতিয়া মানুহবোৰে কলা আৰু খুনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহজনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। তেতিয়া তেওঁ সেই মানুহজনক ভিৰৰ মাজৰ পৰা আঁতৰাই আনিলে আৰু মানুহজনৰ কাণ দুখনত আঙুলি দি থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক'লে, ইফফাতা, অৰ্থাৎ মুকলি হওক। তেতিয়াই তেওঁৰ কাণ মুকলি হ'ল আৰু জিভাৰু বান আঁতৰিল। তেওঁ পোন হৈ কথা ক'বলৈ ধৰিলে। পাছত এই কথা কাকো নক'বলৈ তেওঁলোকক আজ্ঞা দিলে, কিন্তু তেওঁ যিমানে নিষেধ কৰিলে সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে। আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক'লে, তেওঁ সকলোবোৰ ভালদৰেই কৰিলে, তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক'বলৈ শক্তি দিয়ে।